চৌবিশ নং ছবি নতুন জন্ম। নিকোডিম নামৰ এজন ধৰ্মীয় শিক্ষকে ৰাতি যীশুৰ ওচৰলৈ ঈশ্বৰৰ বিষয়ে অধিক জানিবলৈ আহিছিল। যীশুৱে তেওঁক কৈছিল যে ঈশ্বৰৰ পৰিয়ালত হবলৈ বিচৰা প্ৰত্যেকজনে নতুন জীৱন পোৱাৰ আৱশ্যক। এয়া নতুনকৈ জন্ম পোৱাৰ দৰে হয়। ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক নতুন জীৱন দিয়ে যেতিয়া আমি যীশুক বিশ্বাস কৰো আৰু তেওঁৰ অনুগামী হওঁ। আমি নতুন ঈশ্বৰীয় মানুহ হওঁ।